এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, সুৰক্ষিত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণ কেন্দ্ৰিক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ য়েল' এলাৰ্ট জাৰি। NDAP-ৰ প্ৰাক্তন সদস্যৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে সংগঠনটোৰ 35 সদস্যক আজি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোকৰাঝাৰ জিলা আৰু ছেচন আদালতলৈ প্ৰেৰণ। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি স্থল সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া দ্বিজেন্দ্ৰনাথ শৰ্মাৰ অভিমত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালীন সঁহাৰি ব্যৱস্থা অধিক সক্ৰিয় কৰি তোলাৰ কৌশল বিকাশৰ লক্ষ্যৰে আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূৰ্ণ জনসাধাৰণ কেন্দ্ৰিক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছে বুলি মন্তব্য কৰে। এই সন্মিলনত কৰা আলোচনাই অধিক সুৰক্ষিত আৰু নিৰাপদ অসম গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ডঃ শৰ্মাই প্ৰতি ছমাহত অসম আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত আইনৰ শাসন সুনিশ্চিত কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক লক্ষ্য স্থিৰ কৰি দিছিল। এই সন্মিলনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ পৰা বিগত সময়ছোৱাৰ কাম কাজ আৰু আইন শৃংখলা পৰিস্থিতি সম্পৰ্কীয় সবিশেষ তথ্য গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গোলাঘাট জিলাৰ খুমটাইৰ বৰুৱা বামুণগাঁৱৰ পৰিত্যক্ত অসম সমবায় চেনিকলৰ স্থান পৰিদৰ্শন কৰে। ডঃ শৰ্মাই এই পৰিত্যক্ত ভূমিৰ চাৰিওকাষে পকী বেৰ নিৰ্মাণ কৰি পৰৱৰ্তী সময়ত উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে এতিয়াও চেনিকলৰ আৱাসসমূহত বসবাস কৰি থকা কমেও 20 পৰিয়ালক পুনৰ সংস্থাপন দিয়া হ'ব বুলি আশ্বাস দিয়ে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই উদ্যোগ স্থাপনত অগ্ৰাধিকাৰ দিয়া হৈছে বুলি তেওঁ কয়। এই স্থানত ঔদ্যোগিকীকৰণৰ জৰিয়তে অঞ্চলটো অৰ্থনৈতিক দিশৰ উল্লেখযোগ্য কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
আমি নুমলীগড়ত নতুনকৈ 2 উদ্যোগৰ অনুমতি প্ৰদান কৰিছো আৰু তেওঁলোকক মাটি আদিও আমি দিছো। আৰু বহুবিলাক উদ্যোগ আহিব। আমি চৰকাৰৰ যিখিনি খালী মাটি আছে সেই খালী মাটিখিনি যাতে দখল হ'ব নোৱাৰে, বাউণ্ডৰী ৱাল মাৰা আৰু এখন ঔদ্যোগিক পামলৈকে ৰূপান্তৰ কৰা, এই কামখিনি আমি কৰি আছোঁ। এই মাটিখিনি যথেষ্ট গুৰুত্বপূৰ্ণ মাটি, কিন্তু ইয়াত অকণ অকণমান সমস্যা আছে। যেনে কিছু মানুহৰ ম্যাদী পট্টা আছে, তেওঁলোককো আমি হয় ম্যাদী পট্টাখিনি ল'ব লাগিব, নহ'লে তেওঁলোকক একাষৰীয়াকৈ যি মাটিত আছে সম পৰিমাণৰ মাটিত তেওঁলোকক হস্তান্তৰ কৰিব লাগিব। মাটিখিনি লিকুইডিটিৰ হাতত আছে, তাৰ পৰা অসম চৰকাৰে ল'ব লাগিব। গতিকে এটা প্ৰচেছ এটা আছে, এই প্ৰচেছখিনি হৈ গ'লে আমি কোনোবা ভাল উদ্যোগক দেখুৱাব পাৰোঁ।
উল্লেখযোগ্য যে 1955 সমবায় হিচাপে মুকলি কৰা বৰুৱা বামুণগাঁৱৰ চেনিকলটো দীঘলীয়া সময় ধৰি কাৰ্যক্ষম হৈ আছিল। 1996 সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা চেনিকলটোৰ 550 বিঘা ভূমি পৰিত্যক্ত হৈ আছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে য়েল' এলাৰ্ট জাৰি কৰিছে। অসমৰ বিভিন্ন স্থানত অহা 2-3 দিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। যোৱা মাজনিশাৰে পৰা গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰবল বৰষুণ হয়। মহানগৰীৰ কোনো কোনো অংশত 100-112.5 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়। বৰষুণৰ ফলত গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে অসমৰ সৈতে মেঘালয় আৰু আন কেইবাখনো ৰাজ্য সংযোগ কৰা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা খানাপাৰাত প্লাৱিত হোৱাৰ ফলত যোগাযোগ ব্যৱস্থা প্ৰভাৱিত হৈছে। বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা মতে ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰ সম্ভাৱনা থকাৰ লগতে কিছু অঞ্চলত 200 মিলিমিটাৰলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীৰ চানমাৰী, জুৰোড, হাতীগাঁও, ৰুক্মিণীগাঁও, অনিলনগৰ, নবীন নগৰকে ধৰি বিভিন্ন অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঠাই বিশেষে গছ উভালি পৰা তথা ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ লগতে জৰুৰীকালীন সেৱাসমূহ সাজু কৰি ৰাখিছে। গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মহানগৰীৰ কেইবাটাও স্থানত কৃত্ৰিম বানৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বেলতলা, চাৰ্ভে, বশিষ্ঠ আদি অঞ্চল পৰিদৰ্শন কৰি পানী উলিয়াই নিয়া ব্যৱস্থাসমূহ নিৰীক্ষণ কৰে। মেঘালয়ৰ পৰা নামি অহা পানীয়ে কৃত্ৰিম বানৰ সমস্যা গভীৰ কৰি তুলিছে বুলি উল্লেখ কৰি শ্ৰীমল্লবৰুৱাই এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গুৰুদ্বাৰা হৈ পামহিলৈকে পানী বোৱাই নিয়াৰ বাবে পৰিকল্পনা যুগুত কৰিছে বুলি মন্তব্য কৰে। যোৱা মাজনিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙৰ ডেৰাগাঁৱৰ সমীপৰ বৈঠালাংছ হামৰেণ সংযোগী পথৰ সমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যৱস্থা ব্যাহত হয়। ডিব্ৰুগড় জিলাত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অহা জুন আৰু জুলাইৰ চাউল আগতীয়াকৈ আবণ্টন দিছে। জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কলিয়াবৰৰ হাতীমুৰা মথাউৰি পৰিদৰ্শন কৰি পূৰ্বৰ ভগ্ন মথাউৰি অংশৰ পুনৰ নিৰ্মাণৰ কাৰ্যৰ বুজ লয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সদৰ হাতিঙিমাৰী খাৰুৱা বান্ধা আৰক্ষী চকীকে ধৰি ভালেমান অঞ্চল জলমগ্ন হৈ থকাৰ বাতৰি পোৱা গৈছে। জিলাখনৰ শান্তিপুৰ আৰু মহামায়া নগৰৰ শতাধিক বাসগৃহ কৃত্ৰিম বানত বুৰ যায় বুলি আমাৰ হাতিঙিমাৰীৰ সংবাদদাতাই জানিবলৈ দিছে।
এন ডি এফ পিৰ প্ৰাক্তন সদস্যৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে 35 এন ডি এফ বিৰ সদস্যক আজি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোকৰাঝাৰ জিলা আৰু ছেছন আদালতলৈ অনা হয়। চি বি আই আৰু এন আই এৰ বিশেষ আদালতত বিচাৰাধীন গোচৰ সংশ্লিষ্ট জিলা আৰু ছেছন আদালতলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত অনুযায়ী এই বিচাৰাধীন এন ডি এফ বিৰ সদস্যকেইজনক কোকৰাঝাৰ আদালতত হাজিৰ কৰোৱা হয়। আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে জনোৱা অনুসৰি 2020 চনৰ বড়ো শান্তি চুক্তিৰ চৰ্ত অনুযায়ী এন ডি এফ বিৰ সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰসমূহৰ আইনী নিষ্পত্তিৰ বাবে অসম চৰকাৰ, কেন্দ্ৰ চৰকাৰ আৰু বি টি চি প্ৰশাসনৰ ত্ৰিপাক্ষিক প্ৰচেষ্টাৰ অংশ হিচাপে গোচৰসমূহ এইদৰে জিলা আৰু ছেছন আদালতলৈ স্থানান্তৰিত কৰা হৈছে। অপাৰেচন চিন্তুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নৃত্যস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া দ্বিজেন্দ্ৰ নাথ শৰ্মাক। নগাঁৱৰ সমীপৰ উৰিয়াগাঁও নিবাসী এই অৱসৰপ্ৰাপ্ত সামৰিক বিষয়াগৰাকীয়ে কাৰ্গিল যুদ্ধৰ অভিজ্ঞতা আৰু অপাৰেচন চিন্তুৰৰ কাৰ্যকাৰিতা সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতাৰ আগত এই মত ব্যক্ত কৰে।
টু জিৰ' ছেভেন ফিল্ড ৰেজিমেণ্টত পোষ্টিং হৈছিল। তাতে মই 24 বছৰ চাকৰি কৰিলোঁ। চাকৰিৰ দিনতে মই বিভিন্ন জেগালৈ যাব লগা হ'ল দেশ মাতৃৰ সেৱাৰ কাৰণে। প্ৰায় কাৰ্গিল যুদ্ধ শেষ হওঁ তেনেকুৱাতে মোৰ এয়াৰ অফিট পোষ্টিং আহিল। এইটো লেহত আছিল, লেহত 666 আৰেণ্ডো বুলি কয়, তাত যাব লগা হ'ল। তাত গৈ মই মেপবিলাক এনেকৈ তৈয়াৰ কৰি পাইলটক তৈয়াৰ কৰি দিব লগা হ'ল। ইয়াৰ উপৰি গৈ অবজাৰ্ভ কৰিছিল কাৰ্গিল ৱাৰ জেগাবিলাক আৰু তাত কেনেকৈ গোলা বৰ্ষণ কৰিব, আৰ্টিফিচিয়েলিং কোট কৰিব, সেইটো কাৰণে মেপবিলাক আমি তৈয়াৰ কৰি দিছিলোঁ। ইমান কষ্টকৰ দিন, ৰাতি 24 ঘণ্টা আমি খোৱা নাই, যেতিয়া বিজয় উল্লাসটো আৰু সেইটো ক'ব নালাগে কিমান আনন্দ হয়। এখন যুদ্ধ জয় কৰাৰ পিছত দুখ ভাগৰ নাইকিয়া হৈ যায়। আৰু বৰ্তমান যিটো ডিচিশ্যন লৈ লয় এইটো বৰ সুন্দৰ ডিচিশ্যন। পাকিস্তানে আমাক বিভিন্ন ধৰণে নিপীড়িত কৰি আছিল ভাৰতক, উগ্ৰবাদীয়ে হওক বা বম ব্লাষ্টেই হওক, এইটো খুব ভাল শিক্ষা এটা দিছে। আৰু আমাৰতো সৈনিকে কোনো তেওঁলোকৰ সৈনিক বা অন্য নিৰপৰাধী নাগৰিকক অত্যাচাৰ কৰা নাই। এইটো কাৰণে আমি একদম আমাৰ স্বহৃদয়ে আনন্দিত কৰি আদৰণি জনাইছোঁ। এইটো কৰিবই লাগে আৰু এইটো বহুত দেৰি হৈছিল, আগতেই কৰিব লাগিছিল। যেনেকৈ অ' পি টি টেণ্টত আমি একদম গোলা গানত সোমোৱাই ৰেডি ফায়াৰ কৰোঁ তেনেকুৱাতে বন্ধ কৰাই দিছে অ' পি টি টেণ্ট। মই তেতিয়া ৰাজস্থানত ইনভলভ আছিলোঁ, এতিয়াও আমি মানে 18 ঘণ্টা ডিউটি কৰিব পৰা হৈ আছোঁ এতিয়াও। গতিকে দেশ মাতৃৰ সেৱা তেনে আমিতো ভাগ্যৱান বুলি ভাবোঁ।
ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা বৰ্তমান ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ কাৰ্যকাল কেন্দ্ৰীয় চৰকাৰে আৰু এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় কৰ্মচাৰী প্ৰশাসন আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ৰ অধীনস্থ কেবিনেট আৰু এষ্টাব্লিছমেণ্ট বিষয় নিযুক্তি কমিটীয়ে আজি নতুন দিল্লীত জাৰি কৰা অধিসূচনা অনুযায়ী শ্ৰীডেকাৰ কাৰ্যকাল অহা 30 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ এবছৰ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ পূৰ্ণ পৰ্যায়ৰ সঞ্চালক প্ৰধান হিচাপে হৰমিত সিঙক নিযুক্তি প্ৰদান কৰিছে। পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ বদলিৰ পাছত অসম চৰকাৰে হৰমিত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰিছিল। ৰাজ্য চৰকাৰে আজি শ্ৰী সিঙক পদোন্নতিৰে পূৰ্ণ পৰ্যায়ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে। নগাঁও জিলাৰ হৈবৰগাঁও ৰেল ষ্টেচনৰ লগতে দেশৰ মুঠ 103টা ৰেল ষ্টেচনক পৰহিলৈ অমৃত ভাৰত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে ষ্টেচনকেইটা মুকলি কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই আজি নগাঁৱত এখন সংবাদমেল যোগে এই বিষয়ে প্ৰকাশ কৰে। পৰহিলৈ এই উপলক্ষে হয়বৰগাঁও ৰেল ষ্টেচনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 1887 চনতে স্থাপিত হয়বৰগাঁও ষ্টেচনক আধুনিক ৰূপত সজাই তোলা হৈছে। অমৃত ভাৰত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰীৰ প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদহেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে আজি শিলশাকৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান শীৰ্ষক এখন শিক্ষা প্ৰতিষ্ঠান উচ্ছেদ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই উচ্ছেদ অভিযান তদাৰক কৰে। শ্ৰীমল্লবৰুৱাই শিলশাকক বৃহৎ জলাশয় হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান চলোৱা হৈছে বুলি উল্লেখ কৰি কয় যে অহা 30 মে'ত শিলশাকত থকা সমবায় প্ৰতিষ্ঠানটো উচ্ছেদ কৰা হ'ব। পৰৱৰ্তী সময়ত ইয়াত থকা এখন হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠান, টেনিছ কোৰ্ট আৰু জিঞ্জাৰ নামৰ হোটেলখন উচ্ছেদ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহ উচ্ছেদৰ পাছত খৰালি শিলশাকো বিলখন বহলকৈ খণ্ডাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ফলত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সমস্যা যথেষ্ট লাঘৱ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
অঞ্চলটো উচ্ছেদ কৰি তাত ডাঙৰকৈ ৰিটেনশ্যন টেংক বা জলাশয় বনোৱাটো আমাৰ লক্ষ্য আছিল আৰু যেতিয়া সাধাৰণ মানুহৰ ঘৰ ইত্যাদি বেদখল কৰি থকা কিছু ঘৰ উচ্ছেদ কৰাইছে তেতিয়া বিভিন্ন সময়ত এই কথাটো আহিছিল যে জিঞ্জাৰ কেতিয়া উচ্ছেদ হ'ব, অকেডি কেতিয়া উচ্ছেদ হ'ব, এই ধৰণৰ কথাবিলাক আহিছিল। অকেডি ঠিক উচ্ছেদ বুলি নকওঁ, অকেডি আমাৰ লগত সহযোগ কৰিছে। জলাশয়টো বঢ়াবৰ কাৰণে ইয়াত প্ৰয়োজন আছে, তেখেতসকলৰ সহমত সাপেক্ষে তেখেতসকলক আমি এটা বেলেগ জেগালৈ শ্বিফ্ট কৰি দিয়াৰ সুবিধা দিছো আৰু সেইমতে তেখেতে সহযোগ কৰিছে। আমি এতিয়া অকেডি আজি অমিয় কুমাৰ দাস ইনষ্টিটিউটখন আজিৰ পৰা উচ্ছেদৰ কাম বা ভঙা কামটো আৰম্ভ কৰিছো আৰু এইখিনি পিছতে আমি কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি অহা 30 তাৰিখে কৰিম। অহা মাহত IHM প্লেন ৰাখিছো যে IHMখন কৰিব পাৰি নেকি, তাৰপিছত টেনিছ কোৰ্ট থাকিব, জিঞ্জাৰ থাকিব। ইয়াত গোটেইকেইটা অনুষ্ঠানে যিধৰণে আছে তেওঁলোকক যি সুবিধা দিব লাগে চৰকাৰৰ পৰা এইখিনি কৰি আছো, কৰি আমি এই গোটেইখিনি জেগা উচ্ছেদ কৰিম।
মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ৰ 5ম চিৰুই লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি চিৰুই গাঁৱৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগোলিক আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। এই মহোৎসৱ মণিপুৰত পোৱা দুষ্প্ৰাপ্য প্ৰজাতিৰ চিৰুই লিলি ফুলৰ সংৰক্ষণ আৰু ইয়াৰ জনপ্ৰিয়কৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। এইবাৰ এই প্ৰজাতিৰ ফুলবিধৰ আৱিষ্কাৰৰ 75 বছৰ পূৰ্ণ হৈছে বুলি উল্লেখ কৰি এয়া ৰাজ্যখনৰ ভৌগোলিক আৰু প্ৰাকৃতিক ক্ষেত্ৰৰ বাবে গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। ইম্ফল নগৰীৰ পৰা 80 কিলোমিটাৰ দূৰৰ উখৰুল জিলাত আয়োজিত এই মহোৎসৱৰ বাবে ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহোৎসৱ উপলক্ষে অঞ্চলটোলৈ বহু লোকৰ সমাগম হৈছে। মহোৎসৱৰ অংশ হিচাপে ক্ৰীড়া, সাহিত্য, দুঃসাহসিক ক্ৰীড়া আৰু অন্যান্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ঐতিহাসিক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী তথা দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ধৰ্মেশ্বৰ ডেকাৰ আজি মঙলদৈৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা ডেকাৰ মৃত্যুৰ সময়ত বয়স আছিল 68 বছৰ। ডিব্ৰুগড় জিলাৰ মদাৰখাট সাতখোলা গাঁৱৰ উদীয়মান যুৱক অসম গণ পৰিষদ দলৰ সক্ৰিয় সদস্য দেৱজিৎ দত্তৰ যোৱা নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। এটা ব্যক্তিগত বৈদ্যুতিন চেনেলত সংবাদদাতা ৰূপেও কাৰ্যনিৰ্বাহ কৰা দেৱজিৎ দত্তৰ মৃত্যুৰ সময়ত বয়স আছিল 48 বছৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সুৰক্ষিত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণ কেন্দ্ৰিক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ য়েল' এলাৰ্ট জাৰি। NDFPৰ প্ৰাক্তন সদস্যৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে সংগঠনটোৰ 35 জন সদস্যক আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোকৰাঝাৰ জিলা আৰু ছেচন আদালতলৈ প্ৰেৰণ। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি স্থল সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া দ্বিজেন্দ্ৰনাথ শৰ্মাৰ অভিমত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।